এই আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ডিব্ৰুগড়ৰ জেইল ৰোডত 206 কোটি টকা ব্যয় সাপেক্ষে AMCH চিটি হস্পিটেলৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰী ধুবুৰী ভ্ৰমণৰ পাছতে জিলা আৰক্ষী অধীক্ষকক বদলি গুজৰাটৰ আহমেদাবাদত হোৱা প্ৰাণনাশক বিমান দুৰ্ঘটনাৰ তদন্ত অব্যাহত গুৱাহাটী মহানগৰীক বানমুক্ত কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰৰ বাহিনী নৈ খনন আৰু সংৰক্ষণৰ বাবে 183 কোটি টকাৰ বিস্তৃত প্ৰকল্পৰ প্ৰতিবেদন প্ৰস্তুত আৰু লৰ্ডছত অনুষ্ঠিত ICC বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত দক্ষিণ আফ্ৰিকা জয়ৰ দিশত অগ্ৰসৰ। স্বাস্থ্যসেৱাৰ উন্নয়নৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি ডিব্ৰুগড়ৰ জেইল ৰোডত AMCH চিটি হাস্পতালৰ আধাৰশিলা স্থাপন কৰিব। বিশ্ব বেংকৰ সাহায্যপ্ৰাপ্ত এছিষ্ট প্ৰকল্পৰ অধীনত 206 কোটি টকা ব্যয় সাপেক্ষে 28,844 বৰ্গমিটাৰ এলেকাজুৰি এই হাস্পতালখন নিৰ্মাণ কৰা হ'ব। এই উপলক্ষে ডিব্ৰুগড়ৰ ফুলবাগানৰ পুৰণি চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আয়োজিত অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, চিকিৎসা শিক্ষা আৰু গৱেষণা আদি বিভাগৰ মন্ত্ৰী প্ৰশান্ত ফুকন আৰু উদ্যোগ বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰা উপস্থিত থাকিব। নতুনকৈ নিৰ্মাণ হ'বলগীয়া 6 মহলাযুক্ত এই হাস্পতাল ভৱনত মাল্টি স্পেচিয়েলিটি আৰু অন্যান্য অত্যাধুনিক সুবিধাসমূহ উপলব্ধ হ'ব। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই তেওঁৰ দুদিনীয়া ডিব্ৰুগড় ভ্ৰমণৰ সময়ত ডিব্ৰুগড়ৰ সচিবালয়ত মাজুলী, মাহমৰা আৰু ধেমাজিৰ চিচিবৰ গাঁৱকে ধৰি কেইবাটাও বিধানসভা সমষ্টিৰ উন্নয়নমূলক কাম কাজৰ পৰ্যালোচনা কৰিব। ডঃ শৰ্মাই দেওবাৰে দিহিং খামতিঘাটতো এখন ৰাজহুৱা সভাত ভাগ ল'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ধুবুৰী ভ্ৰমণৰ পাছতে ৰাজ্য চৰকাৰে ফিল্ড অপাৰেচন আৰু পৰিচালনাৰ সুবিধা তথা জনহিতাৰ্থে অসম আৰক্ষীৰ ধুবুৰী, হাইলাকান্দি আৰু অপৰাধ অনুসন্ধান শাখাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক পদত কিছু সাল সলনি কৰিছে। সেই অনুসৰি হাইলাকান্দিৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক লীনা দলে অতি সোনকালে ধুবুৰীৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ দায়িত্ব গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। উল্লেখযোগ্য যে ধুবুৰী চহৰৰ আইন শৃংখলা আৰু সাম্প্ৰদায়িক সম্প্ৰীতি অটুট ৰখাৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে জিলা প্ৰশাসনক নিৰ্দেশ দিছে। ধুবুৰী আৱৰ্ত ভৱনত কালি জিলা প্ৰশাসনৰ উচ্চপদস্থ বিষয়াসকলৰ সৈতে এখন পৰ্যালোচনা বৈঠকত অংশ লৈ মুখ্যমন্ত্ৰীয়ে সন্ধিয়া আৰু নিশাৰ ভাগত দুষ্কৃতিকাৰীক দেখা মাত্ৰকে গুলীওৱাৰ আনুষ্ঠানিক নিৰ্দেশ জাৰি কৰিছে। ধুবুৰীলৈ শীঘ্ৰে ৰেপিড একচন ফৰ্চ আৰু কেন্দ্ৰীয় সংৰক্ষিত বাহিনীৰ অতিৰিক্ত বেটেলিয়ন পঠিওৱা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। গুজৰাটৰ আহমেদাবাদত হোৱা প্ৰাণনাশক বিমান দুৰ্ঘটনাৰ তদন্ত অব্যাহত আছে। ফৰেনচিক বিশেষজ্ঞৰ দলে কালি দুৰ্ঘটনাস্থলীত তন্ন তন্নকৈ সকলোবোৰ দিশ পৰীক্ষা কৰে। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে সেই স্থানৰ পৰা এটা ব্লেক বক্স উদ্ধাৰ কৰা হৈছে। ইয়াৰ পূৰ্বে এয়াৰ ট্ৰেফিক সেৱা অৰ্থাৎ ATSৰ দলে বিমান দুৰ্ঘটনা সংঘটিত হোৱা স্থানৰ পৰা এটা ডিজিটেল ভিডিঅ' ৰেকৰ্ডাৰ উদ্ধাৰ কৰে। দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। এই দুৰ্ঘটনাৰ পাছতে কাষৰীয়া অঞ্চলসমূহৰ কেইবাজনো লোক সন্ধানহীন হৈ থকাৰ তথ্য পোৱা গৈছে। সম্প্ৰতি তেওঁলোকৰ সন্ধান অভিযান অব্যাহত আছে। আমাৰ সংবাদদাতাই জনোৱা মতে 7টাতকৈও অধিক মৃতদেহ পৰিয়ালৰ সদস্যসকলক গতাই দিয়া হৈছে আৰু 200তকৈও অধিক DNAৰ নমুনাৰ মৃতদেহ চিনাক্তকৰণৰ বাবে সংগ্ৰহ কৰা হৈছে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰাজ্য চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই আজি চাবুৱাৰ বালিজানৰ খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰিব। উল্লেখযোগ্য যে চলিত বৰ্ষৰ প্ৰথমটো বানত ডিব্ৰুগড় জিলাৰ বিভিন্ন অঞ্চলত ব্যাপক ৰূপ ধাৰণ কৰাৰ লগতে বহু সা সম্পত্তি ধবংস হৈছে। পৰৱৰ্তী সময়ত বালিজান, বিন্ধাকটা, বগৰীতলীয়া আদি অঞ্চলত খহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰি জনসাধাৰণৰ জীৱনলৈ ভাবুকি কঢ়িয়াই আনিছে। স্থানীয় বিধায়ক পুনাকণ বৰুৱা, বিনোদ হাজৰিকাকে ধৰি জলসম্পদ বিভাগৰ বিষয়া কৰ্মচাৰীসকলে এই ভ্ৰমণকালত মন্ত্ৰীগৰাকীক সংগ দিব। অসম চৰকাৰে লাচিত বৰফুকনৰ বীৰত্বপূৰ্ণ জীৱনগাথা সমগ্ৰ দেশতে প্ৰচাৰৰ বাবে দেশৰ 45,000 পুথিভঁৰাললৈ মহাবীৰ লাচিত বৰফুকন শীৰ্ষক এখনি গ্ৰন্থ প্ৰেৰণ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসম প্ৰকাশন পৰিষদক লাচিত বৰফুকনৰ জীৱন সন্দৰ্ভত এখন গ্ৰন্থ ৰচনা কৰি ভাৰতৰ সংবিধান স্বীকৃত আটাইকেইটা ভাষালৈ অনুবাদ কৰাৰ বাবে দায়িত্ব অৰ্পণ কৰিছিল। এই অনুসৰি প্ৰকাশন পৰিষদে বিশ্ববিদ্যালয়, মহাবিদ্যালয়ৰ পুথিভঁৰালৰ লগতে সমগ্ৰ দেশৰ চৰকাৰী স্বীকৃতিপ্ৰাপ্ত পুথিভঁৰালসমূহলৈ গ্ৰন্থখনৰ 2টাকৈ কপি প্ৰেৰণ কৰিছে। অসম প্ৰকাশন পৰিষদে বিশিষ্ট লেখক অৰূপ কুমাৰ দত্তক গ্ৰন্থখন ৰচনাৰ দায়িত্ব দিছিল। শ্ৰীদত্তই ৰচনা কৰা আছামজ ব্ৰেভহাৰ্ট লাচিত বৰফুকন নামৰ মূল গ্ৰন্থখনৰ পৰা মুঠ 24টা ভাষালৈ ইয়াক অনুবাদ কৰা হয়। এই সন্দৰ্ভত অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই এইদৰে কয়।
আমি যোৱা বছৰতে আমি প্ৰকাশন পৰিষদে অৰূপ কুমাৰ দত্তৰ গ্ৰন্থখন আমি ভাৰতৰ আন 23টা ভাষালৈকে অনুবাদ কৰিছিলো। ইয়াৰ ভিতৰত মালায়ালাম, তামিল, তেলেগু, কন্নড়, কংকানী, মাৰাঠী, গুজৰাটী, সংস্কৃত, হিন্দী, বঙালী এনেকুৱাকৈ ভাৰতৰ স্বীকৃত 22টা ভাষাৰ লগতে ৰাজস্থানী ভাষালৈকে আমি অনুবাদ কৰিছিলো। আৰু অনুবাদ প্ৰক্ৰিয়াটো হোৱাৰ পাছতে যেতিয়া শেষ হৈছিল তেতিয়া আমাৰ ভাৰতৰ মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই এই গ্ৰন্থখনৰ শুভ উন্মোচন কৰিছিল 26 চনৰ 20 জানুৱাৰীৰ দিনা। তাৰপাছতে মাননীয় মুখ্যমন্ত্ৰীয়ে আমাক প্ৰকাশন পৰিষদক এটা নিৰ্দেশনা দিছিল আৰু কৈছিল যে ভাৰতৰ সকলোবিলাক লাইব্ৰেৰীলৈকে এই গ্ৰন্থখন প্ৰেৰণ কৰিব পাৰিনে। তেতিয়া আমি এই গোটেই ভাৰতবৰ্ষৰ যিবিলাক পুথিভঁৰাল এই পুথিভঁৰালৰ ঠিকনা সংগ্ৰহ কৰাটো এটা কাম হৈ পৰিছিল আৰু আমি সংগ্ৰহ কৰিছিলো আৰু আটাইবোৰ বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ৰো ঠিকনা সংগ্ৰহ কৰিছিলো আৰু সেই মৰ্মে ঠিকনা প্ৰায় 60,000ৰ ওচৰা ওচৰি গোট খাইছিল। কিন্তু সকলো ঠিকনা এতিয়া হেৰি হৈ থকা নাই, মানে এসময়ত আছিল সেই ঠিকনাবিলাক, কিন্তু এতিয়া সেইবিলাক পুথিভঁৰাল বন্ধ হৈছে। কিন্তু জীৱিত অৱস্থাত থকা পুথিভঁৰালৰ আমি প্ৰায় 45,000 ঠিকনা আমি লাভ কৰিছিলো। তাৰপিছত আমি পোষ্ট অফিচৰ লগত সৈতে এখন এগ্ৰিমেণ্ট কৰিছিলো প্ৰকাশন পৰিষদে যাতে নিম্নতম মূল্যত সেই গ্ৰন্থবিলাক সেই লাইব্ৰেৰীলৈকে পঠাই দিব পৰা যায়। আৰু তাৰপিছত সেই ভাষা যেনেকুৱাকৈ তামিলনাডুত তামিল ভাষা, আচলতে তামিলনাডুত যিমানখিনি পুথিভঁৰাল আছে সেই পুথিভঁৰাললৈকে 2টা 2টা কপি তামিল ভাষাৰ, কেৰেলাত মালায়ালাম ভাষা চলে, তাৰ লাইব্ৰেৰীবিলাকলৈকে 2টা 2টা মালায়ালাম ভাষাৰ, এনেকৈ প্ৰত্যেকখন ৰাজ্যৰে ভাষাবিলাকত আমি সেই নিৰ্দিষ্ট ভাষাটোলৈকে ভাষাটো কিতাপ ছপাই আমি প্ৰেৰণ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিলো।
গুৱাহাটী মহানগৰীক বানমুক্ত কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে কেতবোৰ গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ত শেহতীয়াকৈ এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ শুনানি কালত ৰাজ্য চৰকাৰে এই পদক্ষেপসমূহ শপতনামাৰ ৰূপত ন্যায়ালয়ত দাখিল কৰে। ৰাজ্য চৰকাৰৰ গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগৰ অতিৰিক্ত সচিব আল আজহাৰ আলীয়ে দাখিল কৰা শপতনামাত সন্নিৱিষ্ট তথ্য অনুসৰি মহানগৰীৰ মাজেৰে বৈ যোৱা বাহিনী নৈৰ খনন আৰু সংৰক্ষণৰ বাবে 183 কোটি টকাৰ বিস্তৃত প্ৰকল্পৰ প্ৰতিবেদন প্ৰস্তুত কৰা হৈছে। ইতিমধ্যে প্ৰস্তাৱিত প্ৰকল্প ব্যয়সহ বিস্তৃত প্ৰতিবেদন এছিয়ান ডেভেলপমেণ্ট বেংকত দাখিল কৰা হৈছে। এই প্ৰকল্পৰ অধীনত গ্ৰহণ কৰা আন কেইবাটাও পদক্ষেপৰ ভিতৰত মেঘালয়ৰ পৰা নামি অহা পানীৰ ঢল ৰাষ্ট্ৰীয় ঘাইপথৰ কাষেৰে পামহী নদীলৈ বোৱাই নিয়াৰ পৰিকল্পনা কৰা হৈছে। বিহু আৰু ঝুমৰ দৰে বাগৰুম্বা নৃত্যক বিশ্ব দৰবাৰত জিলিকাই তোলাৰ বাবে অসম চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছে। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি লোকসেৱা ভৱনত সাংস্কৃতিক পৰিক্ৰমা বিভাগ, বড়ো সাহিত্য সভা, সদৌ বড়ো ছাত্ৰ সন্থা, দুলাৰাই বড়ো, হৰিমুৰা আফাত আৰু দুলাৰাই বাথ গৌথুমৰ প্ৰতিনিধিসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত বিশেষজ্ঞ সমিতি, মুখ্য প্ৰশিক্ষক, নৃত্য দল বাছনি, সমষ্টিভিত্তিক কৰ্মশালা আৰু গুৱাহাটীত হ'বলগীয়া চূড়ান্ত অনুশীলনকে ধৰি সকলোবোৰ বিষয় বিতংভাৱে আলোচনা কৰা হয়। এই অনুষ্ঠান যাতে নিয়াৰিকৈ অনুষ্ঠিত কৰিব পাৰি তাৰ বাবে আৰম্ভণিৰে পৰাই এই দিশত মনোনিৱেশ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে। গুৱাহাটীকে ধৰি ৰাজ্যখনৰ বিভিন্ন ঠাইত চলি থকা অতিপাত গৰম আৰু আৰ্দ্ৰ পৰিৱেশৰ বাবে পৰা ৰাইজে পৰৱৰ্তী 24 ঘণ্টাত কিছু সকাহ পোৱাৰ সম্ভাৱনা আছে। কাইলৈৰ পৰা ৰাজ্যখনৰ বিভিন্ন অঞ্চলত কেইবাদিনো ধৰি বৰষুণ অহাৰ সম্ভাৱনা আছে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে। কালি ৰাজ্যখনৰ ভিতৰত ডিব্ৰুগড়ত সৰ্বোচ্চ 38.7 ডিগ্ৰী চেলছিয়াছ উষ্ণতা ৰেকৰ্ড কৰা হয়। আজি গুৱাহাটী আৰু ইয়াৰ কাষৰীয়া অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ সৰ্বোচ্চ তাপমাত্ৰা 37 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছৰ আশে পাশে থাকিব পাৰে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে। গুৱাহাটী মহানগৰীত প্ৰচণ্ড গৰমৰ বাবে জনজীৱন ব্যাহত হোৱাৰ সন্দৰ্ভত এয়া আমাৰ গুৱাহাটীৰ সংবাদদাতা হেমন্ত বৰা।
সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীতো অসহ্যকৰ গ্ৰীষ্মৰ দহন অনুভূত হৈছে। জেঠৰ ৰদৰ তাপে মহানগৰবাসীকো বাৰুকৈ জ্বলাকোলাক হৈছে। গৰমৰ প্ৰকোপ বঢ়াৰ লগে লগে মহানগৰীত শীতল পানীয়ৰ দোকানৰ চাহিদা যথেষ্ট বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। গৰমত দেহা হাত পেলোৱাৰ বাবে এতিয়া কুঁহিয়াৰ ৰস, ডাব নাৰিকল, নেমু পানীৰ দোকানসমূহত যথেষ্ট গ্ৰাহকে ভিৰ কৰিছে। বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি ৰাজ্যখনত সৰ্বোচ্চ তাপমাত্ৰা স্বাভাৱিকতকৈ 5ৰ পৰা 7 ডিগ্ৰী চেলছিয়াছ বেছি হোৱাৰ সম্ভাৱনা আছে।
ইপিনে তিনিচুকীয়া জিলাৰ ডুমডুমাৰ তাৰা চাহবাগিচাত প্ৰচণ্ড গৰমৰ বাবে চাহবাগিচাত কাম কৰি থকাৰ সময়তে কালি এজন শ্ৰমিকৰ মৃত্যু হয়। নতুনকৈ ৰোপণ কৰা চাহবাগিচাৰ কাম কৰি থাকোঁতেই ঢলি পৰা শ্ৰমিকজনক ততালিকে বাগিচাৰ চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে। মৃত লোকজন চুনু চুৰেণ বুলি আমাৰ সংবাদদাতাই জনাইছে। হাজুৰ পি এম শ্ৰী দমদমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি ইনলি ফাউণ্ডেশ্যনৰ উদ্যোগত বিদ্যালয়খনৰ মহাৰাজত জয়ন্তীৰ সৈতে সংগতি ৰাখি লীলাৱতী দাস সোঁৱৰণী কুইজ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। প্ৰতিযোগিতাত হাজো অঞ্চল আৰু পি এম শ্ৰী দমদমা উচ্চতৰ মাধ্যমিক বিদ্যালয় বিষয়ক এটা বিশেষ ৰাউণ্ড থাকিব। বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ উপসমী বিভাগৰ চিকিৎসক তথা আকাশবাণী গুৱাহাটীৰ অংশকালীন বাতৰি পৰিৱেশক ডাঃ সমুজ্জ্বল ভৰদ্ৰাজে পৰিচালনা কৰিবলগীয়া কুইজ প্ৰতিযোগিতাত স্নাতক পৰ্যায়লৈ ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰিব পাৰিব বুলি বিদ্যালয়খনৰ অধ্যক্ষ সূৰ্যকুমাৰ ভট্টাচাৰ্য আৰু ইনলি ফাউণ্ডেশ্যনৰ অধ্যক্ষ ইন্দ্ৰজিৎ দাসে জনাইছে। ৰাষ্ট্ৰীয় আইন সেৱাৰ প্ৰাধিকৰণৰ নিৰ্দেশ মৰ্মে অন্যান্য জিলাসমূহৰ লগতে মাজুলী জিলা আইন সেৱাৰ প্ৰাধিকৰণৰ সৌজন্যত আজি জিলাখনত লোক আদালতৰ আয়োজন কৰা হৈছে। লোক আদালতত বিভিন্ন আপোচযোগ্য ফৌজদাৰী গোচৰ, বিবাদজনিত গোচৰ, চেক বাউন্সৰ গোচৰ, যান বাহন আইন 1988ৰ অধীনৰ গোচৰৰ লগতে আন আন বিষয়ৰ গোচৰসমূহ নিষ্পত্তিৰ দিহা কৰা হৈছে। লৰ্ডছত অনুষ্ঠিত আই চি চি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত দক্ষিণ আফ্ৰিকা জয়ৰ নিচেই কাষ চাপিছে। খেলখনৰ আজি চতুৰ্থ দিনা জয়লাভৰ বাবে আৰু 69 ৰাণৰ লক্ষ্যৰে দক্ষিণ আফ্ৰিকাই নিজৰ দ্বিতীয় ইনিংছ পুনৰ আৰম্ভ কৰিব। কালি দুইগৰাকী অপৰাজিত বেটাৰ এইডেন মাৰ্ক্ৰামৰ 102 আৰু অধিনায়ক টেম্বা বাভুমাৰ 65 ৰাণৰ পৰা আজিৰ খেল পুনৰ আৰম্ভ হ'ব। বিশেষ কোনো অঘটন নঘটিলে আই চি চি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ 27 বছৰীয়া ইতিহাসত দক্ষিণ আফ্ৰিকাই প্ৰথমবাৰৰ বাবে খিতাপ অৰ্জন কৰিব। দক্ষিণ আফ্ৰিকাই কালি খেলৰ তৃতীয় দিনা 282 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 2 উইকেটৰ বিনিময়ত 213 ৰাণ সংগ্ৰহ কৰে। খেলখনৰ স্ক'ৰসমূহ এনেধৰণৰ। অষ্ট্ৰেলিয়াৰ প্ৰথম ইনিংছত 212 ৰাণ, দ্বিতীয় ইনিংছত 207 ৰাণ, দক্ষিণ আফ্ৰিকাৰ প্ৰথম ইনিংছত 138 ৰাণ, দ্বিতীয় ইনিংছত 2 উইকেটৰ বিনিময়ত 213 ৰাণ। এতিয়া আহক জিন্তী ৰাণী ডেকাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
গুজৰাটৰ আহমেদাবাদত সংঘটিত বিমান দুৰ্ঘটনাৰ বিভিন্ন বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহে প্ৰথম পৃষ্ঠাত ভিন ভিন শিৰোনামেৰে প্ৰকাশ কৰিছে। অসমত বহিৰাগতৰ অবাধ আগ্ৰাসনৰ বিপৰীতে প্ৰতিবেশী ৰাজ্য চৰকাৰে কঠোৰ স্থিতি গ্ৰহণ কৰিছে। খিলঞ্জীয়াৰ সুৰক্ষাক লৈ তৎপৰ মেঘালয় চৰকাৰৰ শিৰোনামেৰে অসমীয়া প্ৰতিদিন কাকতে এই বাতৰি প্ৰকাশ কৰিছে। দৈনিক অসম কাকতে মেডিকেল কলেজৰ হোষ্টেলৰ ছাতত ওলাল দুৰ্ঘটনাগ্ৰস্ত বিমানৰ ব্লেক বক্স, 270টা মৃতদেহ উদ্ধাৰ, 7টা মৃতদেহ চিনাক্ত শিৰোনামেৰে আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ বাতৰি প্ৰকাশ কৰিছে। আমাৰ অসম কাকতে মধ্যপ্ৰাচ্যত পাৰমাণৱিক যুদ্ধৰ আশংকাৰ এটা বাতৰিত ইজৰাইলৰ আক্ৰমণত ইৰাণৰ সেনাধ্যক্ষ তথা পৰমাণু বিজ্ঞানী নিহত হোৱাৰ বিষয়ে প্ৰকাশ কৰিছে। নিয়মীয়া বাৰ্তা কাকতে আহমেদাবাদৰ বিমান দুৰ্ঘটনাত নিহত লোকৰ মৃতদেহ চিনাক্তকৰণৰ বাবে ডি এন এ পৰীক্ষাৰ সহায় লোৱা হ'ব বুলি বাতৰি প্ৰকাশ কৰিছে। অসমীয়া খবৰ কাকতে সত্ৰৰ ভূমি বেদখলক লৈ বাতৰি প্ৰকাশ কৰিছে। এই একেখন কাকতে বিশিষ্ট কবি বিপুল কুমাৰ দত্তৰ বিয়োগৰ খবৰো প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ধুবুৰী জিলাত নিশা দুষ্কৃতিকাৰীক দেখাৰ মাত্ৰে গুলীচালনাৰ নিৰ্দেশ দিয়া বাতৰিটো দৈনিক অগ্ৰদূত কাকতে প্ৰকাশ কৰিছে। দি আছাম ট্ৰিবিউন কাকতে আহমেদাবাদৰ দুৰ্ঘটনাৰ বাতৰিটোত বিমানখন সন্দৰ্ভত ড্ৰিম লাইনাৰ ছেফ প্লেন বাট হেড ইছ্যুজ ইন পাষ্ট শিৰোনামেৰে এটা বাতৰি প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ ঘূৰি যাওঁ।
ধন্যবাদ জিন্তী। বিশিষ্ট চিকিৎসক, সমাজসেৱক, নাট্যকাৰ তথা লায়ন্স ক্লাব মৰাণ শাখাৰ প্ৰাক্তন সভাপতি ডাঃ প্ৰতাপ শৰ্মাৰ কালি অসম চিকিৎসা মহাবিদ্যালয় হাস্পাতালত দেহাৱসান হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 75 বছৰ। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ডিব্ৰুগড়ৰ জেইল ৰোডত 206 কোটি টকা ব্যয় সাপেক্ষ এ এম চি এইচ চিটি হাস্পাতালৰ আধাৰশিলা স্থাপন। মুখ্যমন্ত্ৰীৰ ধুবুৰী ভ্ৰমণৰ পাছতে জিলা আৰক্ষী অধীক্ষকক বদলি। গুজৰাটৰ আহমেদাবাদত হোৱা প্ৰাণনাশক বিমান দুৰ্ঘটনাৰ তদন্ত অব্যাহত। গুৱাহাটী মহানগৰীক বানমুক্ত কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰৰ বাহিনী নৈ খনন আৰু সংৰক্ষণৰ বাবে 183 কোটি টকাৰ বিস্তৃত প্ৰকল্পৰ প্ৰতিবেদন প্ৰস্তুত। আৰু লৰ্ডছত অনুষ্ঠিত আই চি চি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত দক্ষিণ আফ্ৰিকা জয়ৰ দিশত অগ্ৰসৰ। আমাৰ এতিয়াৰ বাতৰি ইমানে। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।